আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বেছিভাগ লোকৰ লগতে আমাৰ মুখামুখি সাক্ষাৎ হোৱা নাই। আপোনালোক কিছুমানৰ পৰা হয়তো চিঠি পত্ৰ মাজে মাজে আমি পাই থাকোঁ, কিন্তু আমি মুখামুখিকৈ লগ পোৱাৰ সুযোগ সুবিধা খুব কমেইহে পাওঁ। কিন্তু তথাপি এনেকুৱা নালাগেনে বাৰু, আমাৰ যেন বহুদিনৰ চিনাকি, আমি যেন পৰস্পৰে পৰস্পৰক খুব ভালদৰে চিনি পাওঁ? আমাৰ চিনাকি চিনাকি কিয় লাগে বাৰু? কাৰণ আপোনালোকে এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে এই অধমক লগ পায়। ঠিক একেদৰে আমি যেতিয়া ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়োঁ, তেতিয়া আমি ঈশ্বৰক জানিব পাৰোঁ, বুজিব পাৰোঁ। ঈশ্বৰ আমাৰ বাবে হৈ পৰে অতি চিনাকি, কাৰণ বাইবেল অধ্যয়ন কৰাৰ জৰিয়তে আমি ঈশ্বৰৰ মাত শুনো, ঈশ্বৰক কথা ক'বলৈ দিওঁ। সেইবাবেই আমাৰ এই ভক্তিবচন অনুষ্ঠান ঈশ্বৰক জানিবলৈ বুজিবলৈ বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি নিশ্চয় আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি পাইছিলোঁ স্বৰ্গৰ এখন ছবি, মেয়াৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক সকলোৱে একেলগে আগবঢ়োৱা স্তুতি প্ৰশংসাৰ কথা তাত আমি পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মনোনীত কৰোঁ হওক। প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি পবিত্ৰ ঈশ্বৰ, তোমাৰ নাম লোৱাৰেই আমি যোগ্য নহয় প্ৰভু। আমাৰ একো নাই যাৰে আমি তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰোঁ। আমি দুৰ্বল পাপী মানুহ মাত্ৰ। কিন্তু প্ৰভু, তুমি প্ৰেমময়, কৰুণাময়, অনুগ্ৰহশীল ঈশ্বৰ। তোমাৰ প্ৰেমৰ তুলনা নাই। তুমি যে আমাক প্ৰেম কৰিলা তাৰ প্ৰমাণ দিলা তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰাৰ দ্বাৰাই। তেওঁ আমাৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰি আমাৰ বাবে মুক্তিৰ পথ প্ৰস্তুত কৰিলে। তেওঁতে বিশ্বাস কৰি আজি আমি পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। প্ৰভু, তুমি আমাক কিয় যে ইমান ভাল পোৱা, কিয় যে ইমান প্ৰেম কৰা আমি বুজি নাপাওঁ। এতিয়া আহা পিতা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাত তুমি আমাক সহায় কৰা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সফল কৰি তোলা, তোমাৰ প্ৰেম তেওঁলোকৰ জীৱনত প্ৰকাশ পাবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি নিশ্চয় আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? প্ৰকাশিত বাক্য পুস্তকখনৰ এই 6 নম্বৰ অধ্যায়টো এটা বিশাল অৱবাহিকাৰ নিচিনা, পুস্তকখনৰ এটা সন্ধিস্থান। ইয়াতে পুস্তকখনৰ এটা বিশেষ বিভাজন ঘটিছে আৰু সেই কথাটো অতি গুৰুত্বপূৰ্ণ। উত্তৰ মেক্সিকোৰ মাজেৰে পাৰ হৈ যোৱা এটা বিখ্যাত পথ আছে আৰু সেই পথেৰে গ'লে এডোখৰ ঠাই পোৱা যায়। সেই ঠাইডোখৰক জনা যায় মহাদেশৰ বিভাজনৰ ঠাই বুলি। সেই ঠাইত থিয় হৈ পশ্চিম পিনৰ পানীত এডোখৰ কাঠৰ টুকুৰা পেলাই দিলে সেই কাঠ টুকুৰা বৈ গৈ প্ৰশান্ত মহাসাগৰত পৰিবগৈ, আৰু সেই একে ঠাইৰেই পূবপিনে পানীত কাঠ এডোখৰ পেলাই দিলে সেই কাঠ টুকুৰা মেক্সিকো উপসাগৰেৰে গৈ গৈ আটলাণ্টিক মহাসাগৰত পৰিবগৈ। এডোখৰ ঠাইয়েই ইমান ডাঙৰ এটা পাৰ্থক্য আনি দিছে যে দুয়োডোখৰ কাঠ প্ৰায় একেখিনি ঠাইৰ পৰা গৈ পৃথিৱীৰ দুই দিশে গুচি যায়। ঠিক একেদৰে এটা ডাঙৰ পাৰ্থক্যৰ আমি এই 6 নম্বৰ অধ্যায়তে পাওঁ, যেন এটা ডাঙৰ সন্ধিস্থান। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে প্ৰকাশিত বাক্য পুস্তকখনক আমি 3টা প্ৰধান ভাগত ভগাব পাৰোঁ। তাৰে তৃতীয়টো আৰু শেষ প্ৰধান ভাগটো আৰম্ভ হয় 4 নম্বৰ অধ্যায়ৰ পৰা। এই 4 নম্বৰ অধ্যায়ৰ পৰা দৃশ্যপট পৰিৱৰ্তন হয় আৰু আমি দেখা পাওঁ স্বৰ্গৰ কথা। যোহনক স্বৰ্গলৈ লৈ যোৱা হৈছিল আৰু আমিও তেওঁৰ লগতে স্বৰ্গলৈ উঠি যাওঁ আৰু স্বৰ্গৰ ঘটনাবোৰ দেখিবলৈ ধৰোঁ। কিন্তু আমি মণ্ডলী নামৰ একো দেখিবলৈ নাপাওঁ, কাৰণ মণ্ডলী বুলি চিনাকিটো আছিল পৃথিৱীতহে। পৃথিৱীতহে খ্ৰীষ্টীয় বিশ্বাসীসকলক খ্ৰীষ্টীয় মণ্ডলী বুলি চিনি পোৱা যায়। কিন্তু স্বৰ্গত আমি দেখিবলৈ পাওঁ 24 জন বৃদ্ধ লোক। সেই বৃদ্ধ লোককেইজন কোনোবা নহয় কোনোবা দিনত তালৈ গৈছিল। তেওঁলোকক পৃথিৱীৰ পৰা স্বৰ্গলৈ উঠাই নিয়া হৈছিল আৰু এই বৃদ্ধ লোককেইজনে বুজায় খ্ৰীষ্টীয় মণ্ডলীক। এই খ্ৰীষ্টীয় মণ্ডলী সেই সময়ত স্বৰ্গত থাকিব খ্ৰীষ্টৰ সৈতে। ইয়াৰ পৰা প্ৰকাশিত বাক্য পুস্তকত মণ্ডলীক আৰু পৃথিৱীত দেখা নাযায়। পুস্তকখনৰ শেষত এটা বিশেষ আহ্বান আছে আৰু সেইটো আহে মণ্ডলীৰ পৰা, কিন্তু সেইটো আমি বাস কৰা এই দিনৰ সৈতেহে জড়িত। প্ৰকাশিত বাক্য পুস্তকখনত আমি এটা শৃংখলাবদ্ধ প্ৰক্ৰিয়া দেখা পাওঁ আৰু আমি ভাৱবাণীৰ বিষয়ে পিতৰে দিয়া নীতিটো মানি চলিব লাগে। বাইবেলত আমি এনেদৰে পাওঁ, কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। দ্বিতীয় পিতৰ 1 পিতৰ 2:20 পদ আকৌ পাঠ কৰি দিছোঁ। কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। অৰ্থাৎ আমি কোনো ভাৱবাণী নিজে নিজে বা অকলে অকলে ব্যাখ্যা কৰিব নালাগে। প্ৰতিটো ভাৱবাণী এটা ডাঙৰ প্ৰক্ৰিয়া বা আঁচনিৰ অন্তৰ্গত এটা অংশ বুলি আমি বুজিব লাগে, মনত ৰাখিব লাগে। আৰু যিকোনো এটা ভাৱবাণী আন ভাৱবাণীবোৰৰ সৈতে খাপ খাই পৰিব লাগে। আমি ছয় নম্বৰ অধ্যায় পাওঁতে বহুতো লোকে পাহৰি যায় যে জোহনে আমাক এই প্ৰকাশিত বাক্য পুস্তকখনৰ এটা সুশৃংখল বিভাজন দিছে। এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। আকৌ পাঠ কৰি দিছোঁ, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। প্ৰকাশিত বাক্য প্ৰথম অধ্যায় ১৯ পদত আমি এনেদৰে পাইছিলোঁ, তুমি যি যি দেখিলা, অৰ্থাৎ সেইটো হৈছে মহাপুৰোহিত হিচাপে দীপাধাৰবোৰৰ মাজত চলাচল কৰি থকা গৌৰৱময় প্ৰভু যীশুখ্ৰীষ্টৰ দৰ্শন। তেওঁ এই পৃথিৱীত সেই দীপাধাৰ জ্বলাই ৰাখিছে। দ্বিতীয়তে যিবোৰ আছে, সেইটোৰ অৰ্থ হৈছে সাতোটা মণ্ডলী, আৰু সেই সাতোটা মণ্ডলীয়ে বুজায় পঞ্চাছদিনীয়া পৰ্বৰ পৰা এই পৃথিৱীৰ পৰা স্বৰ্গলৈ উত্তোলিত হোৱা দিন পৰ্যন্ত এই পৃথিৱীত থকা সমগ্ৰ খ্ৰীষ্টীয় মণ্ডলীক। অৱশ্যে খ্ৰীষ্টীয় মণ্ডলী মানে কেৱল প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টিকেই বুজায়। আৰু তৃতীয়তে ইয়াৰ পাছত ঘটিব লগা ঘটনা, তৃতীয় অধ্যায়তে এই পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলীৰ কাম শেষ হয়। যোহনে চাৰি নম্বৰ অধ্যায়ৰ আৰম্ভণিতে মেটাটৌটা অৰ্থাৎ ইয়াৰ পাছত বুলি দুবাৰ কোৱা আমি পাওঁ। গতিকে চাৰি নম্বৰ অধ্যায়ৰ পৰা যোহনে আমাক দেখুৱাই আছে ইয়াৰ পাছত ঘটিবলগীয়া ঘটনাবোৰ, অৰ্থাৎ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলী উত্তোলিত হৈ স্বৰ্গলৈ যোৱাৰ পাছত ঘটিব লগা ঘটনা। চাৰি নম্বৰ আৰু পাঁচ নম্বৰ অধ্যায়ত আমি থাকোঁ যোহনৰ সৈতে স্বৰ্গত। আমি তাত প্ৰথমতে দেখা পাওঁ সিংহাসন, আৰু তাত আছিল প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ হৈছে যিহুদা ফৈদৰ সিংহ, আৰু তেওঁৰ শত্ৰুবোৰক তেওঁৰ ভৰি পীড়া নকৰা পৰ্যন্ত তেওঁ পিতৃৰ সোঁহাতে বহি অপেক্ষা কৰি আছে। তেওঁ মেৰ পোৱালিও, আৰু সেই কথাটোৱে তেওঁৰ পৃথিৱীলৈ হোৱা প্ৰথম আগমনটোৰ কথা বুজায়, কাৰণ তেওঁ প্ৰথমবাৰ আহিছিল ঈশ্বৰৰ মেৰ পোৱালী হিচাপে মানুহৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ, ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়াবলৈ। সেই মেৰ পোৱালীয়েই যিহেতু জগতৰ মুক্তিদাতা, গতিকে তেওঁই সাতোটা চাপ থকা সেই পুথিৰ নুৰাটো লৈ মেলিবৰ যোগ্য আৰু সমৰ্থ। সেই পুথিৰ নুৰাখন হৈছে এই জগতৰ দলিল, এই জগতৰ ওপৰত অধিকাৰ তেওঁৰেই। প্ৰিয় শ্ৰোতা, আপুনি জানেনে, কেৱল প্ৰভু যীশুখ্ৰীষ্টই এই জগতৰ বিচাৰ কৰিবৰ সমৰ্থ, এই কাম কৰিবলৈ তেওঁ সমৰ্থ। তেওঁ কোন কেৱল সেইবাবেই নহয়, আমি জানো তেওঁ মাংস ৰূপত ঈশ্বৰ, নৰৰূপী ঈশ্বৰ। কিন্তু তেওঁ এই কাম কৰিব পাৰে তেওঁ ইতিমধ্যে কি কাম সম্পন্ন কৰি থৈ গ'ল সেইবাবেও। তেওঁই এই জগতখন সৃষ্টি কৰিলে, গতিকে তেওঁৰ অধিকাৰ আছে। তেওঁ এই জগতৰ মুক্তিৰ বাবে নিজৰ তেজ দিলে, আৰু পাঁচ নম্বৰ অধ্যায়ত তেওঁক এই জগতৰ মুক্তিদাতা হিচাপে আৰাধনা কৰা হৈছে। যিহেতু সৃষ্টিকৰ্তাও আৰু মুক্তিদাতাও, গতিকে তেওঁই এই পৃথিৱীৰ বিচাৰ কৰিব পাৰে। এই পৃথিৱীত শাসন চলাবলৈ তেওঁই একমাত্ৰ সমৰ্থ ব্যক্তি। যেতিয়া আমি ছয় নম্বৰ অধ্যায় পাওঁ, তেতিয়া দৃশ্যপট আকৌ সলনি হয়। আকৌ আমি পৃথিৱীত ঘটিব ধৰা ঘটনাৰ কথা পাব ধৰোঁ। স্বাভাৱিকতে আমাৰ মনত প্ৰশ্ন হয়, যেতিয়া এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিয়া হ'ব, তেতিয়া পৃথিৱীত কি ঘটিব? তেতিয়া পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব। আৰু ছয় নম্বৰ অধ্যায়ৰ পৰা ওঠৰ নম্বৰ অধ্যায়লৈকে আমি এই মহাক্লেশৰ কথাই পাওঁ। ছয় নম্বৰ অধ্যায়ৰ পৰা আঠ নম্বৰ অধ্যায়ৰ প্ৰথম পদ পৰ্যন্ত আমি সেই পুথিৰ নুৰাৰ চাব সাতোটা খোলাৰ কথা পঢ়িবলৈ পাওঁ। এই সাতোটা চাবে পৃথিৱীত মহাক্লেশৰ পাতনি মেলে। প্ৰভু যীশুৱে চাব খুলি দিয়ে আৰু চাৰিজন অশ্বাৰোহী ওলাই যায়। সেই সময়ত অনেক লোক শ্বহীদ হোৱা আমি দেখিম আৰু ঈশ্বৰৰ মহাক্ৰোধ প্ৰকট হোৱা দেখিম। অতি সুশৃংখলভাৱে 7 নম্বৰ চাবটো খোলাৰ লগে লগে 7টা তুৰী বাজি উঠাৰ কথা আমি দেখিবলৈ পাম। 7ম তুৰীৰ ধ্বনিত আমি দেখিম 7জন চমকপ্ৰদ ব্যক্তি প্ৰকাশ পোৱা। সমুদ্ৰৰ পৰা উঠি অহা জন্তুটোৱে ঈশ্বৰৰ মহাক্ৰোধৰ 7টা পাত্ৰৰ সূত্ৰপাত কৰিব আৰু শেষৰটো পাত্ৰ বাকী দিয়াত আমি দেখিম বাবিলনৰ ওপৰলৈ অহা মহাক্ৰোধৰ দণ্ড আৰু তাতেই মহাক্লেশৰ সময়ছোৱাৰ সামৰণি পৰা আমি দেখিবলৈ পাওঁ আৰু তাৰ পাছতে প্ৰভু যীশু এই পৃথিৱীলৈ আহিব। এইটো মন কৰিবলগীয়া কথা যে বাবিলনৰ ওপৰতেই প্ৰথম আৰু শেষ দণ্ডটো পৰা আমি দেখিবলৈ পাওঁ। বাবিলনত হোৱা ভাষাভেদত আমি দেখিবলৈ পাইছিলোঁ মানুহে সংঘবদ্ধভাৱে ঈশ্বৰৰ বিৰোধিতা কৰাৰ প্ৰথম উদাহৰণ। এই কথা আমি পাওঁ আদিপুস্তক 11 নম্বৰ অধ্যায়ৰ 1-9 নম্বৰ পদলৈ। বাবিলনেই ঈশ্বৰৰ বিৰুদ্ধে শেষ বিৰোধটো দেখুৱাব, ধৰ্মীয়ভাৱেও আৰু ৰাজনৈতিকভাৱেও। তেনেকৈয়ে পৃথিৱীত মানুহৰ দপদপনিৰ অন্ত পৰিব। আমি মনত ৰখা উচিত যে প্ৰভু যীশুৱেই সেই পুথিৰ নুৰাখনৰ চাব খোলাৰ উপযুক্ত। তেওঁই এতিয়া সকলো নিয়ন্ত্ৰণ কৰিছে। এয়া হৈছে প্ৰভু যীশুৰ প্ৰকাশ। তেওঁ এতিয়া আৰু দীপাধাৰৰ মাজত চলাচল কৰা আমি নেদেখিম, কাৰণ সেই দীপাধাৰ অৰ্থাৎ মণ্ডলী পৃথিৱীৰ পৰা আঁতৰোৱা হ'ল। তেওঁ আৰু মহাপুৰোহিত হিচাপে কাম কৰা আমি নেদেখিম, দেখিম মহাবিচাৰক হিচাপে। মহাক্লেশৰ সূত্ৰপাত স্বৰ্গৰ পৰাই কৰা হ'ব আৰু সকলো নিয়ন্ত্ৰণ কৰিব প্ৰভু যীশুখ্ৰীষ্টই। প্ৰভু যীশুৱে পৃথিৱীৰ সকলো বিদ্ৰোহ দমন কৰিব আৰু সেই সকলো কৰিবলৈ একমাত্ৰ তেওঁই উপযুক্ত ব্যক্তি। মণ্ডলীক এই মহাক্লেশৰ সময়ৰ পৰা ৰেহাই দিয়া হ'ব, কাৰণ মণ্ডলী ঈশ্বৰৰ অনুগ্ৰহত প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোকৰ সমষ্টি। মহাক্লেশৰ কালচোৱা অতি ভয়াৱহ হ'ব। তাৰ কেইটামান কাৰণ আমি উল্লেখ কৰিব খুজিছো। প্ৰথমটো কাৰণ হৈছে পবিত্ৰ আত্মাই আৰু অসততাৰ ওপৰত নিয়ন্ত্ৰণ নচলাব। তেওঁ পৃথিৱী এৰি গুচি নগ'লেও পৃথিৱীৰ মানুহৰ মাজত অসততা বাঢ়ি যোৱাত বাধা নিদিব। দ্বিতীয়তে, সেই সময়ত প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব। গতিকে পৃথিৱীত মণ্ডলীৰ যি প্ৰভাৱ, সেই প্ৰভাৱো নোহোৱা হৈ যাব। তৃতীয়তে, ছয়তানে জানিব যে সময় চমুচাপি আহিছে, বেছিদিন আৰু নাই। গতিকে যিমান পাৰে ছয়তানে কুকাৰ্য কৰিব। চতুৰ্থতে, অসৎ লোকে মনৰ ইচ্ছামতে কুকাৰ্য কৰি যাবলৈ স্বাধীনতা পাব সেই ভয়াৱহ সময়ত, আৰু খ্ৰীষ্টাৰীয়ে কিছুকালৰ বাবে পৃথিৱীত নিয়ন্ত্ৰণ চলাবলৈ পাব। পঞ্চমতে, আৰু স্বৰ্গৰ পৰা পোনে পোনে ঈশ্বৰৰ মহাক্ৰোধ মহাদণ্ড পৃথিৱীত পৰিব। সেইবাবেই কোৱা হৈছে, কিয়নো তেওঁলোকৰ ক্ৰোধৰ তহা দিন আহিল আৰু কেনে থাকিব পাৰে। প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায় 17 পদ। আমি ভাবোঁ মহাক্লেশ হঠাতে নাহে, কাৰণ 7টা চাব এটা এটাকৈ খোলা হ'ব আৰু পৃথিৱীত মহাক্লেশ লাহে লাহে বাঢ়ি যাব। প্ৰিয় শ্ৰোতা, 4 নম্বৰ অধ্যায়ৰ পৰা আমি যিখিনি কথা পাই আছো সেইবোৰ ভৱিষ্যতে ঘটিবলগীয়া ঘটনাহে। সেই ঘটনাবোৰ ঘটিব পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত। বাৰু, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। বাইবেলৰ পৰা পাঠ কৰিম প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ। ইয়াত এনেদৰে লিখা আছে, পাছে মই দেখিলোঁ যেতিয়া মেৰ পোৱালীয়ে সেই 7টা চাবৰ এটা মেলিলে, তেতিয়া সেই 4 প্ৰাণীৰ এটাই মেঘগৰ্জন তুল্য মাতেৰে আহা এইবুলি কোৱা শুনিলোঁ। তেতিয়া মই চাই
এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ ওপৰত উঠা জনাৰ হাতত ধনু আছিল আৰু তেওঁক এটা কিৰিতি দিয়া হ'ল। তাতে তেওঁ জয় কৰি আৰু জয় কৰিবলৈ ওলাই গ'ল। প্ৰভু যীশুৱে সাতটা চাপ থকা বা মোহৰ থকা সেই পুথিখন ল'লে আৰু প্ৰথমটো চাপ তেওঁ খুলিলে। তেওঁ সেই চাপকেইটা পৰ্যায়ক্ৰমে এটা এটাকৈ খুলিব, যধে মধে নুখোলে। তেওঁ সকলোৰে নিয়ন্ত্ৰণকৰ্তা আৰু তেওঁৰ নিৰ্দেশতে সকলো ঘটিব। গতিকে সেই চাৰিটা ঘোঁৰাত উঠি অহা অশ্বাৰোহী কেইজন এতিয়া ওলাই আহিব। তেওঁ চাপটো ভাঙি কয়, যোৱা। সেই বগা ঘোঁৰাই কি বুজায় সেই বিষয়ে অলপ মতভেদ পণ্ডিতসকলৰ মাজত আছে। বহুতে ক'ব খোজে যীশুখ্ৰীষ্টই সেই বগা ঘোঁৰাত অহা ব্যক্তিজন, কিন্তু বহুতো পণ্ডিতে ক'ব খোজে যে বগা ঘোঁৰাত উঠি অহা ব্যক্তিজন আচলতে খ্ৰীষ্টাৰীহে। আমিও এই কথাটোকেই মানো। প্ৰভু যীশুৱে স্বৰ্গত পুথিখনৰ চাপ খুলি আছে, তেওঁনো তাৰ মাজতে ঘোঁৰাত উঠি আহিবনে? আমি ভাবোঁ নাহে। এই বগা ঘোঁৰাত অহা লোকজন খ্ৰীষ্টাৰীহে, খ্ৰীষ্টৰ নকল। তেওঁ নিজকে খ্ৰীষ্ট বুলি ক'ব, কিন্তু আচলতে খ্ৰীষ্টাৰীহে। এই কথা আমি স্বীকাৰ কৰিবই লাগিব যে আজি আমি ক্ৰমে ক্ৰমে এজন বিশ্ব একনায়কত্ববাদী শাসকৰ পিনে অগ্ৰসৰ হ'ব ধৰিছোঁ। পৃথিৱীৰ সকলোবোৰ দিশতেই আমি নানা ধৰণৰ খেলিমেলি অশান্তি চলি থকা দেখিছোঁ। সকলোপিনে যেন অৰাজকতা বিৰাজমান, এনেকুৱা লাগে। গতিকে কোনোবা এজন প্ৰবল প্ৰতাপী একনায়কত্ববাদী শাসক ওলাই গোটেই পৃথিৱীখন থানথিত লগাব খুজিলে বেছিভাগ মানুহে সহজেই মানি ল'ব, গ্ৰহণ কৰি ল'ব। খ্ৰীষ্টাৰী কিন্তু খলনায়কৰ নিচিনাকৈ আত্মপ্ৰকাশ নকৰে, কাৰণ ছয়তানৰ দূতে দীপ্তিময় দূতৰ বেগ ধৰিব পাৰে আৰু প্ৰায়েই ধৰে। খ্ৰীষ্টাৰী আহিব অতি আকৰ্ষণীয় ৰূপত আৰু গোটেই পৃথিৱীতে শান্তি সমৃদ্ধি আনি দিবলৈ প্ৰতিজ্ঞা কৰি আহিব। জগতেও খ্ৰীষ্টাৰীৰ কথাত ভুল যাব আৰু তেওঁকেই নেতা বুলি গ্ৰহণ কৰি ল'ব, কিন্তু তাৰ পাছতহে খ্ৰীষ্টাৰীয়ে আচল ৰূপ দেখুৱাব। জগতৰ অৱস্থা তেতিয়া অতি দুখ লগা হ'ব যেতিয়া খ্ৰীষ্টাৰী আহিব আৰু গোটেই পৃথিৱীৰ শাসন নিজৰ হাতত ল'ব। তেতিয়া তেওঁ শান্তিৰ কথা ক'ব। জগতে তেওঁকেই শান্তিৰাজ যীশুখ্ৰীষ্ট বুলি হয়তো ভুল কৰিব, কিন্তু জগতত শান্তি নহয়, মহাক্লেশৰহে আৰম্ভণি হ'ব। মহাক্লেশ আহিব দেখাত এটা নিৰ্জু ভেড়া ছাগলীৰ নিচিনাকৈ, কিন্তু আচলতে এটা প্ৰচণ্ড সিংহৰ দৰে আত্মপ্ৰকাশ কৰিব। জগতে কিন্তু খ্ৰীষ্টাৰীৰ ভুৱা প্ৰতিজ্ঞাত ভুল যাব আৰু তেওঁকেই নেতা বুলি মানি ল'ব। সেই বগা ঘোঁৰাত উঠি অহা ব্যক্তিজনে জগতক শান্তিৰ প্ৰলোভন দেখুৱাই মহাক্লেশলৈহে আগুৱাই লৈ যাব। আজিও ছয়তানে অনেক মানুহক তেনেকৈয়ে ভুলাই আছে। দেখাত ভাল বহুতো বিষয় আচলতে ধ্বংসৰ বাটহে। আমি সাৱধান নহ'লে প্ৰবঞ্চিত হ'ব পাৰোঁ। সেইবাবেই আমি ঈশ্বৰৰ বাক্যলৈ কাণ দি তেওঁতেই ভৰসা কৰি প্ৰভু যীশুকেই আমাৰ পৰিত্ৰাতা, প্ৰভু আৰু পথ প্ৰদৰ্শক বুলি মানি চলাহে নিৰাপদ, নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মানৱ জীৱন আজি আছো কালি নাই, ও হেৰা মনৰ।